ভক্তিবচন অনুষ্ঠানৰ আজিৰ এই নতুন কাৰ্যসূচীলৈ আপোনাক আদৰিছো প্ৰিয় শ্ৰোতা। এয়া আমি আকৌ আপোনাৰ ওচৰলৈ লৈ আহিছো ঈশ্বৰৰ মধুময় বাক্যৰ শিক্ষামূলক অনুষ্ঠান ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰোঁ।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পঢ়িবলৈ পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি কৰোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠান শুনি কেনে পাইছে, সেই বিষয়ে আমালৈ কেতিয়াবা চিঠি লিখি জনাইছেনে? কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হওক, স্বৰ্গত থকা অসীম দয়ালু কৰুণাময় পিতা, তোমাৰ তুলনা নাই। তোমাৰ প্ৰেম, তোমাৰ কৰুণা, তোমাৰ অনুগ্ৰহৰ কথা আমি বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ যি অনুগ্ৰহ দেখুৱালা তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছোঁ। তুমি আমাক সহায় কৰা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি ভালেমান দিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ দ্বিতীয় কৰিন্থিয়া পুস্তকখন অধ্যয়ন কৰি আছো। আজি আমি দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। ইয়াৰ আমি এটা শীৰ্ষক দিব পাৰোঁ আৰু সেইটো হৈছে পৌলৰ পাচনি বাপ সম্বন্ধে যুক্তি প্ৰদৰ্শন। আমি ইতিমধ্যে পাই আহিছো যে কৰিন্থত থকা মণ্ডলীৰ লোকবিলাকৰ মাজত বিভাজন আছিল। তেওঁলোকলৈ লিখা প্ৰথমখন চিঠিত পৌলে লিখিছিল, হে মোৰ ভাইবিলাক, তোমালোকৰ বিষয়ে ক্লোইহঁতৰ পৰা শুনিবলৈ পালোঁ যে তোমালোকৰ মাজত বাদ বিবাদ আছে। মণ্ডলীৰ সৰহসংখ্যক লোকে পৌলৰ কৰ্তৃত্ব মানি লৈছিল, কিন্তু কিছুমান লোকে পৌলক মানি ল'বলৈ টান পাইছিল। এই পুস্তকৰ এই বিশেষ অংশটোত আমি পাচনি পৌলে তেওঁৰ অন্তৰ উজাৰিদি কথা কোৱা দেখিবলৈ পাওঁ। ইয়াত তেওঁৰ প্ৰেমেৰে ভৰা মহান হৃদয় উদঙাই দি আমি দেখোঁ তেওঁৰ অন্তৰ এজন শুভবাৰ্তা প্ৰচাৰক হিচাপে আৰু এজন মানুহ হিচাপে। ইয়াত আমি তেওঁক এনেকুৱা ৰূপত লগ পাম যি ৰূপত আমি তেওঁক আগতে লগ পোৱা নাই, কাৰণ ইয়াতেই তেওঁ নিজক পাচনি বুলি যুক্তি দাঙি ধৰিছে। এতিয়া আমি দ্বিতীয় কৰিন্থিয়া পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰিম। মই যি পৌল, তোমালোকৰ সাক্ষাতে নম্ৰ কিন্তু অসাক্ষাতে তোমালোকৰ প্ৰতি হাঁহিয়াল, মই নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছোঁ। আমি ইতিমধ্যে পালো পৌলে কৰিন্থিয়া লোকবিলাকলৈ এখন চোকা ভাষাত চিঠি লিখিছিল। সেইখন আছিল কৰিন্থিয়াবিলাকৰ প্ৰতি লিখা প্ৰথম পত্ৰ। কৰিন্থিয়া মণ্ডলীৰ কিছুমান লোকে কিন্তু সেইটো গ্ৰহণ কৰিব পৰা নাছিল। তেওঁলোকে কৈছিল, পৌলে বৰ ডাঙৰ ডাঙৰ কথা লিখিছে, কিন্তু যেতিয়া তেওঁ আমাৰ মাজলৈ আহে তেতিয়া তেওঁনো কোন, অতি সাধাৰণ মানুহ, তেওঁ একোৱেই নহয়। এতিয়া আমি ইয়াত পাইছোঁ পৌলে তেওঁলোকক মিনতি কৰিছে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে। পৌল কৰিন্থলৈ যেতিয়া শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ আহিছিল, তেওঁ আহিছিল তম্বু চিলোৱা সাধাৰণ মানুহ হিচাপে। কাৰো ওচৰত হাত পতা নাছিল। তেওঁ তম্বু চিলোৱা কাম কৰিছিল আৰু তেনেদৰেই নিজৰ জীৱিকা তেওঁ উলিয়াইছিল আৰু তেনেদৰেই তেওঁ শুভবাৰ্তা প্ৰচাৰ কৰি গৈছিল। আৰু সেইবাবে পৌলক দেখুৱাই কৰিন্থৰ মানুহবোৰে ক'ব পাৰিছিল, সৌৱা পৌলক চোৱা, তেওঁনো পাচনি কেনেকৈ হ'ব পাৰে, তেওঁ এজন সাধাৰণ মানুহ। প্ৰিয় শ্ৰোতা, পৌল আমাৰ দৰেই সাধাৰণ মানুহ আছিল, সেই কথা সঁচা। হয়তো কোনো লোকে তেওঁক অৱজ্ঞাৰ চকুৰেও চাইছিল, কাৰণ তেওঁ নিজ হাতে বনোৱাৰ নিচিনাকৈ কাম কৰিছিল। সেইকাৰণে এতিয়া পৌলে মই নিজে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে তোমালোকক মিনতি কৰিছো বুলি কওঁতে আচলতে ইয়াকে প্ৰকাশ কৰিছে যে আমাৰ প্ৰভু যীশুখ্ৰীষ্ট জগতত থাকোঁতে যেনেকুৱা নম্ৰ আৰু নিহকিন অৱস্থাত আছিল তেওঁ তেনেকুৱাই। তেওঁ কৈছে, তোমালোকৰ সাক্ষাতে মই নম্ৰ, অৰ্থাৎ তেওঁ দেখিবলৈ একো আকৰ্ষণীয় নহয় বা জাগতিক দৃষ্টিত তেওঁ একো আকৰ্ষণীয় লোক নহয়, অতি সাধাৰণ মানুহ, আন সাধাৰণ মানুহৰ নিচিনাই। গতিকে কৰিন্থিয়া মানুহবিলাকে নিশ্চয় তপৰাই ক'ব পাৰিছিল, তেওঁ যেতিয়া আমাৰ মাজত আছিল তেওঁ অতি সাধাৰণ মানুহৰ নিচিনাকৈ আছিল, এতিয়া ইমান ডাঙৰ ডাঙৰ কথা আমালৈ লিখিছে তেওঁনো নিজকে কি বুলি ভাবিছে। প্ৰিয় শ্ৰোতা, পাচনি পৌলে খ্ৰীষ্টৰ মৃদু আৰু কোমল স্বভাৱেৰে মিনতি কৰি লিখিছে। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই নিজৰ সপক্ষে কথা ক'বলৈ চিঞৰি চিঞৰি বা ডাঙৰ মাতেৰে কোৱা নাছিল। আমাৰ প্ৰভু দেখাত চকুত লগা বিধৰো নাছিল, তেওঁ সাধাৰণ মানুহৰ নিচিনাই আছিল। তেওঁৰ মূৰৰ চাৰিওফালে স্বৰ্গীয় জ্যোতি জিলিকাই ফুৰা নাছিল। তেওঁ আছিল মৃদু আৰু নম্ৰ প্ৰকৃতিৰ লোক। তেওঁৰ অনুগামী, তেওঁৰ শিষ্যসকলৰ লক্ষণ তেনেকুৱাই হোৱা উচিত। এনেকুৱা মৃদু আৰু নম্ৰ স্বভাৱেই খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ পৰিচয় হোৱা উচিত। গতিকে পৌলে লিখিছে, বাহ্যিক ৰূপ দেখি মনত একো ধাৰণা নল'বা। পৌলে এজন পাচনিৰ কৰ্তৃত্বৰে কথা ক'ব পাৰিছিল। পৌল এক স্বৰ্গীয় অভিযানৰ নেতা আছিল, সেইবাবেই তেওঁ অতি দৃঢ়তা আৰু কৰ্তৃত্বপূৰ্ণভাৱে কথা ক'ব পাৰিছিল। তেওঁ স্বৰ্গীয় শক্তিৰ প্ৰতি সচেতন আছিল আৰু সেই স্বৰ্গীয় শক্তি তেওঁ কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰিছিল। আচলতে পৌলে তেওঁলোকক অনুৰোধ কৰিছে তেওঁৰ কৰ্তৃত্ব খটুৱাবলৈ তেওঁক যে কৰিন্থিয়া লোকবিলাকে বাধ্য নকৰে। তেওঁলোকৰ মাজলৈ আকৌ নম্ৰ আৰু মৃদুভাৱেৰেহে আহিব বিচাৰে। তেওঁ অনুৰোধ কৰিছে তেওঁলোকে যাতে তেওঁক খালি মাংসৰ দৃষ্টিৰে নাচায়। দুই নম্বৰ পদটো পঢ়িছো, মাংস অনুসাৰে চলা মানুহ বুলি আমাক জ্ঞান কৰা কিছুমান মানুহৰ বিৰুদ্ধে যি সাহেৰে হাঁহ দেখুৱাবৰ আৱশ্যকতা জ্ঞান কৰিছো। উপস্থিত কালত সেই সাহেৰে মই যেন হাঁহিয়াল নহম, এই নিমিত্তে সেই আৱশ্যকতা গুচাবলৈ মিনতি কৰিছো। কিছুমান মানুহে পৌলক মাংস অনুসাৰে অৰ্থাৎ জাগতিক দৃষ্টিৰে চাইছিল। সেই মানুহবোৰক পৌলে জাগতিকভাৱে অৰ্থাৎ মাংসিকভাৱে নানা কথা ক'ব পাৰে, কিন্তু তেওঁ সেই কাম কৰিব খোজা নাই। তেওঁ কৈছে মানুহবোৰে তেওঁক মাংসিকভাৱে যেন নাচায়, তেওঁ যে তম্বু চিলোৱা সাধাৰণ মানুহ সেই কথাটো যেন নাচায়। এনে জাগতিক দৃষ্টিভংগীৰে কথা কোৱা মানুহবোৰৰ প্ৰতি পালকেও যদি জাগতিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, তেনেহলে আচলতে ছয়তানৰ কুপৰিকল্পনাহে সফল হয়। পৌলে তাকেই উপলব্ধি কৰিছে আৰু কৈছে তেওঁ মাংসিকভাৱে কথাবোৰ ক'ব খোজা নাই, তেওঁলোকেও যেন তেওঁক মাংসিক দৃষ্টিৰে নাচায়। তিনি নম্বৰ পদ, কিয়নো আমি মাংসত চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ। বাইবেলত যি মাংস শব্দ ব্যৱহাৰ কৰা হৈছে মূল গ্ৰীক শব্দটো হৈছে ছাৰ্কছ, আৰু এই শব্দটো তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে আমি সচৰাচৰ বুজি পোৱা মাংস শব্দটো, আমাৰ শৰীৰটো, আমাৰ জকাটোত লাগি থকা মঙহবোৰ, এইটো আমি বুজি পাওঁ। দ্বিতীয়তে ছাৰ্কছ অৰ্থাৎ মাংস শব্দটোৱে আমাৰ মানৱীয় দুৰ্বলতা বুজায়, অৰ্থাৎ ই কোনো শাৰীৰিক বস্তুক নুবুজাই আমাৰ মানসিক অৱস্থাক বুজাব পাৰে। আমি কওঁ আমি তেজমঙহৰ মানুহ, গতিকে এই দুৰ্বলতা আমাৰ আছে, অৰ্থাৎ আমি মানসিকভাৱে দুৰ্বল, অৰ্থাৎ দ্বিতীয় অৰ্থটো হৈছে মানসিক। তৃতীয়তে ই আমাৰ প্ৰতীত প্ৰকৃতিৰ অৱস্থাক বুজাব পাৰে। আমি বাইবেলত পাই আহিছো যে সকলো মানুহেই স্বভাৱতে পাপী, সকলো মানুহৰ গাতেই পাপ প্ৰবৃত্তি আছে। এই পাপ প্ৰবৃত্তি বা স্বভাৱক বুজাবলৈও এই ছাৰ্কছ বা মাংস শব্দটো ব্যৱহাৰ হ'ব পাৰে, এইটো হৈছে আত্মিক অৰ্থ। গতিকে এই শব্দটো শাৰীৰিক, মানসিক আৰু আত্মিক এই তিনিওটা অৰ্থতেই ব্যৱহাৰ হ'ব পাৰে। পৌলে এই ছাৰ্কছ অৰ্থাৎ মাংস শব্দটো এই তিনিওটা অৰ্থতেই ব্যৱহাৰ কৰি আহিছে, কিন্তু বেছিভাগ ক্ষেত্ৰত আত্মিক অৰ্থত অৰ্থাৎ আদমৰ যোগেদি পোৱা আমাৰ পাপ প্ৰকৃতিক বুজাবলৈ ব্যৱহাৰ কৰিছে। ৰোমিয়া 7:18 তেওঁ কৈছে কিয়নো মই জানো মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইয়াত তেওঁ সেই পাপ প্ৰকৃতিটোৰ কথাহে কৈছে, ইয়াত তেওঁ এই মাংস শব্দটো আত্মিক অৰ্থত ব্যৱহাৰ কৰিছে। ইয়াত তেওঁ কৈছে আমি মাংসত চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ। তেওঁ মাংস শব্দটো মানসিক অৰ্থত ইয়াত ব্যৱহাৰ কৰিছে। পৌলে কৈছে তেওঁ মাংসত চলিছিল অৰ্থাৎ তেওঁ দুৰ্বল, তেওঁ মানসিকভাৱে শক্তিশালী ব্যক্তি হ'বলৈ কৰিন্থলৈ অহা নাছিল। যুদ্ধখন আছিল আত্মিক যুদ্ধহে। এই যুদ্ধ স্বৰ্গ লাভ কৰাৰ যুদ্ধ, নৰকৰ পৰা ৰক্ষা পোৱাৰ যুদ্ধ, এই যুদ্ধ আত্মিক যুদ্ধ, এই যুদ্ধৰ অস্ত্ৰ শস্ত্ৰও আত্মিক। এই কথা পৌলে ভালদৰে জানিছিল বাবেই তেওঁ ক'ব পাৰিছে আমি মাংসত চলিলেও মাংস অনুসাৰে যুদ্ধ নকৰোঁ। প্ৰিয় শ্ৰোতা, পৌলে যেনেকৈ নানা ধৰণৰ অহেতুক সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল, আমিও তেনেদৰে সমালোচনাৰ সন্মুখীন হ'ব লগা হয়। বিশেষকৈ প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ পাছত এই অভিজ্ঞতা আমাৰ প্ৰায়েই হয়। কিন্তু আমি এই কথা বুজি পাব লাগে, আমাৰ যুদ্ধ আত্মিক। কোনো লোকে আমাক অকাৰণতেই সমালোচনা কৰিব পাৰে, হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমি বুজিব লাগে আচলতে সেই লোকজনক ছয়তানে আহিলা হিচাপেহে ব্যৱহাৰ কৰিছে। গতিকে আমাৰ যুদ্ধখন ছয়তানৰ সৈতেহে, সেই লোকজনৰ সৈতে নহয়। গতিকে আমি জাগতিকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি সমস্যাটো আত্মিকভাৱে চাবলৈ শিকিব লাগে। তেনে কৰিলে আমি ছয়তানৰ কু অভিসন্ধি বিফল কৰিব পাৰিম। ছয়তানৰ এনেবোৰ কুট কৌশলৰ সৈতে মুখামুখি হ'বলৈ আমি সদায় নিজকে সাজু কৰি ৰাখিব লাগিব, আৰু সাজু কৰি ৰখাৰ উপায় এটাই, পিতৃ ঈশ্বৰৰ সৈতে সহভাগিতা ৰাখি আত্মিক অস্ত্ৰ শস্ত্ৰেৰে নিজকে সুসজ্জিত কৰি ৰখা। এতিয়া আমি 4 পদটো পঢ়িম, কিয়নো আমাৰ যুদ্ধৰ অস্ত্ৰ শস্ত্ৰ মাংসিক নহয়, কিন্তু দুৰ্গ ভাঙিবলৈকো ঈশ্বৰৰ আগত বলৱান। পৌলে কৈছে খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ যুদ্ধ আত্মিক যুদ্ধ। তেওঁ এই আত্মিক যুদ্ধৰ অস্ত্ৰ শস্ত্ৰৰ তালিকা দিয়া নাই। আত্মিক যুদ্ধৰ অৰ্থ হৈছে আমাৰ এক আত্মিক শত্ৰু আছে আৰু আত্মিক শত্ৰুৰে সৈতে যুদ্ধ কৰিবলৈ আমাক আত্মিক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন। আমাক কোৱা হৈছে যে আমাৰ কিছুমান আত্মিক অস্ত্ৰ শস্ত্ৰ আছে আৰু সেই অস্ত্ৰ শস্ত্ৰ অতি শক্তিশালী। আমাৰ প্ৰথম আৰু প্ৰধান অস্ত্ৰ হৈছে ঈশ্বৰৰ বাক্য। ঈশ্বৰৰ বাক্যত সম্পূৰ্ণৰূপে ভৰসা কৰিবলৈ আমি শিকিব লাগে। ঈশ্বৰৰ বাক্যই হৈছে আত্মাৰ তৰোৱাল, ধৰ্ম আৰু দৰ্শনৰ অভেদ্য দুৰ্গস্বৰূপ। সেই কৰিন্থলৈ পৌল আহিব পাৰিছিল এই ঈশ্বৰৰ বাক্যৰ চোকা তৰোৱাল লৈহে। সেই অস্ত্ৰই তেওঁ উপযুক্তভাৱে প্ৰয়োগ কৰিছিল। পৰিত্ৰাণৰ তকয়া আৰু আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা, ইফিচিয়া 6:17। পৌলে তেওঁৰ এই বিশ্বাসযোগ্য তৰোৱাল হাতত লৈছিল আৰু সেই চোকা তৰোৱালৰ ধাৰৰ ওপৰত তেওঁ বিশ্বাস ৰাখিছিল। আমিও ঈশ্বৰৰ বাক্যত ভৰসা কৰিবলৈ শিকা উচিত। বাইবেলৰ প্ৰতিটো বাক্য যে ঈশ্বৰ নিশ্বাসিত, সেই কথাত আমাৰ দৃঢ় বিশ্বাস থকা উচিত। এই কথাটো আমি বিশ্বাস কৰা উচিত কাৰণেই বিশ্বাস কৰিব লাগে এনে নহয়, কিন্তু প্ৰকৃততে অন্তৰৰ পৰা এই বিশ্বাস আহিব লাগে। আমি বিশ্বাস কৰোঁ বাইবেল ঈশ্বৰ নিশ্বাসিত, আদিপুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে। আদিপুস্তকত দিয়া সৃষ্টিৰ বৰ্ণনা আমি আখৰে আখৰে বিশ্বাস কৰোঁ। আমি বিশ্বাস কৰোঁ এখন স্বৰ্গ আছে, এখন নৰকো আছে। মুঠতে বাইবেলৰ আদিৰ পৰা অন্তলৈকে আমি বিশ্বাস কৰোঁ। ই আত্মাৰ তৰোৱাল, আমাৰ আত্মিক যুদ্ধৰ ই প্ৰধান অস্ত্ৰ। আন এটা গুৰুত্বপূৰ্ণ অস্ত্ৰ হৈছে পবিত্ৰ আত্মাৰ উপস্থিতি। পৌলে নিজৰ মানৱীয় দুৰ্বলতা স্বীকাৰ কৰি লৈছিল, কিন্তু তেওঁ জানিছিল যে তেওঁ পবিত্ৰ আত্মাৰে মোহৰ মৰা হ'ল। তেওঁ জানিছিল পবিত্ৰ আত্মাই তেওঁক প্ৰয়োজনীয় আত্মিক শক্তি প্ৰদান কৰে। আত্মিক যুদ্ধৰ আন এটা প্ৰধান অস্ত্ৰ হৈছে প্ৰাৰ্থনা। এই কথা সঁচা যে কৰিন্থিয়াবিলাকলৈ লিখা পত্ৰ দুখনত প্ৰাৰ্থনাৰ বিষয়ে বিশেষভাৱে লিখা হোৱা নাই, কিন্তু প্ৰাৰ্থনাৰ শক্তিত পৌলে বিশ্বাস কৰিছিল। প্ৰাৰ্থনা এক শক্তিশালী আত্মিক অস্ত্ৰ বুলি পৌলে জানিছিল। 5 নম্বৰ পদ, আমি মনৰ তৰ্ক বিতৰ্ক আৰু ঐশ্বৰিক জ্ঞানৰ বিৰুদ্ধে উত্থাপিত হোৱা ওখ বিষয় সকলোকে ভাঙি পেলাই সকলো কল্পনাক বন্দী কৰি খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছো। এই আত্মিক যুদ্ধত যুঁজাৰুসকল সফল হ'ব পাৰে। পৌল সফল হৈছিল, কিন্তু আমি মনত ৰখা উচিত যে জয়লাভৰ কৃতিত্ব আৰু গৌৰৱ যুঁজাৰুজনৰ নহয়, ঈশ্বৰৰহে। কিয় বাৰু? যিজনাই আমাক পৰজাতি হোৱা শত্ৰুৰ দৰে লৈ খ্ৰীষ্টত জয়যাত্ৰা কৰে আৰু আমাৰ দ্বাৰাই তেওঁৰ জ্ঞানৰূপ সুগন্ধ সকলো ঠাইতে প্ৰকাশ কৰে, সেই ঈশ্বৰ ধন্য। 2 কৰিন্থিয়া 2:14 আমি এনেদৰে পঢ়িবলৈ পাওঁ, অৰ্থাৎ জয়যুক্ত কৰে ঈশ্বৰেহে, গতিকে সকলো গৌৰৱ প্ৰশংসা তেওঁৰেই হোৱা উচিত। ইয়াত পৌলে কৈছে সকলো জাগতিক চিন্তাধাৰাৰ যুক্তিতৰ্ক তেওঁ খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছে, অৰ্থাৎ তেওঁৰ বিৰুদ্ধে উত্থাপিত কথাবোৰৰ বিষয়টোও তেওঁ খ্ৰীষ্টৰ আজ্ঞাধীন কৰিছে। সেইবোৰৰ উত্তৰ তেওঁ খ্ৰীষ্টৰ মৃদুতা আৰু কোমল স্বভাৱেৰে আত্মিক দৃষ্টিকোণেৰেহে দিব। 6 আৰু 7 নম্বৰ পদ, আৰু তোমালোকৰ আজ্ঞাধীনতা সম্পূৰ্ণ হলে সকলো অবাধ্যতাৰ প্ৰতিকাৰ সাধিবলৈ যুগুত হৈ আছো। সন্মুখত যি আছে তাক তোমালোকে চাইছানে? কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেন্তে তেওঁ যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেওঁ নিজে পুনৰাই বিবেচনা কৰি জানক। পাচনি পৌলৰ পাচনি বাবৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি তেওঁৰ সমালোচনা কৰা মানুহবোৰৰ প্ৰতি পৌলে এই কথা কৈছে যে তেওঁলোক যেনেকৈ খ্ৰীষ্টৰ, তেওঁ তেনেকৈ খ্ৰীষ্টৰ। তেওঁ এইবুলি তেওঁলোকক প্ৰশ্ন কৰিছে যে তোমালোকে সন্মুখলৈহে চাইছা নেকি, অৰ্থাৎ তোমালোকে কেৱল মানুহৰ বাহ্যিক ৰূপটোহে চোৱা নেকি। তেওঁলোকে পৌলকো যদি বাহ্যিকভাৱে জাগতিক দৃষ্টিৰে চায়, তেনেহলে পৌলক পাচনি বুলি মানি ল'বলৈ টান পোৱাই স্বাভাৱিক, কাৰণ জাগতিক দৃষ্টিত পৌল আছিল অতি সাধাৰণ, তম্বু চিলাই পেট প্ৰৱৰ্তোৱা লোক। পৌলে তেওঁলোকক খ্ৰীষ্টৰ আজ্ঞাধীন হ'বলৈ অনুৰোধ কৰিছে। 8 নম্বৰ পদ, তোমালোকক বিনষ্ট কৰিবৰ কাৰণে নহয়, কিন্তু তোমালোক ধৰ্মত বৃদ্ধি হ'বলৈ প্ৰভুৱে আমাক যি ক্ষমতা দিলে, আমাৰ সেই ক্ষমতাৰ বিষয়ে যদিও কিছু অধিক শ্লাঘা কৰোঁ, তেওঁ মই লজ্জিত নহ'ম। পৌল আছিল পাচনি, প্ৰভু যীশুখ্ৰীষ্টই বিশেষভাৱে বাছি লৈ কামত লগোৱা পাচনি। পাচনি হিচাপে তেওঁৰ সম্পূৰ্ণ কৰ্তৃত্ব আছিল মণ্ডলীৰ লোকসমূহৰ ওপৰত আত্মিকভাৱে অধিকাৰ চলাবলৈ। সেই আত্মিক ক্ষমতা তেওঁ নিজে লোৱা নাই, প্ৰভুহে দিছে। কিন্তু পৌলক সেই পাচনি বাব, সেই আত্মিক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰভু যীশুৱে এক বিশেষ উদ্দেশ্যৰেহে দিছে, বিশ্বাসী লোকবিলাকক ধৰ্মত বৃদ্ধি কৰিবলৈ, আত্মিক দিশত অধিক উন্নত কৰিবলৈ। যিহেতু সেই আত্মিক ক্ষমতা পৌলৰ নিজৰ লাভৰ কাৰণে নহয় কিন্তু বিশ্বাসীসকলৰ লাভৰ কাৰণেহে, গতিকে পৌলে সেই ক্ষমতাৰ কথা কবলৈ লাজ নকৰে বুলি কৈছে। 9-10 অৰ্থাৎ যাতে মই পত্ৰবোৰৰ দ্বাৰাই তোমালোকক ভয় দেখুওৱা নিচিনা নহ'ম, তাৰ কাৰণে ঈশ্বৰে মোক লাজত পৰিবলৈ নিদিব। কিয়নো মানুহে কয় তাৰ পত্ৰবোৰ ভাৰী আৰু শক্তিযুক্ত, কিন্তু সাক্ষাতে হলে তাৰ শৰীৰ দুৰ্বল আৰু তাৰ বাক্য হেয়। আচলতে পৌলে বুজাব খুজিছে যে তেওঁ প্ৰভু যীশুৰ দ্বাৰা নিৰ্বাচিত এজন পাচনি, সেইবাবে ইমান কৰ্তৃত্ব সহকাৰে চিঠি লিখিব পাৰিছে। এই কথাটো তেওঁ প্ৰকাশ কৰিবলৈ লাজ নাপায়, সংকোচ নকৰে, কাৰণ তেওঁ জানে যে তেওঁ সঁচাকৈ পাচনি। তেওঁ যি শক্তি, যি ক্ষমতা, যি অধিকাৰ পাইছে, সেয়া ঈশ্বৰেই তেওঁক দিছে। তদুপৰি পৌলে চিঠিখন লিখোঁতে ভয় খুৱাই লিখিবও খোজা নাই, কাৰণ তেওঁ শাৰীৰিকভাৱে দুৰ্বল মানুহ। কিন্তু পৌলে যেতিয়া কথা কৈছিল তেতিয়া মানুহবোৰে নিশ্চয় বুজি পাইছিল যে সেইবোৰ পৌলে নিশ্চয় ঈশ্বৰৰ শক্তিৰেহে কৈছিল। পৌলে নিজৰ শাৰীৰিক শক্তি নাইবা বাকপটুতা আৰু বুদ্ধি খটুৱাই কথা কোৱা নাছিল। প্ৰভু যীশুত বিশ্বাস স্থাপন কৰা লোকক প্ৰভু যীশুৱে লাজত পৰিবলৈ কেতিয়াও নিদিয়ে। অৰ্থাৎ প্ৰভু যীশুত বিশ্বাস কৰা লোকে পৰিত্ৰাণ পাবই। এতিয়া যদি মই কৈ থাকোঁ যে মই প্ৰভু যীশুক গ্ৰহণ কৰিছো, গতিকে মই পৰিত্ৰাণ লাভ কৰিছো, মই স্বৰ্গলৈ যামেই, কিন্তু যদি সময়ৰ মূৰত মই স্বৰ্গলৈ যাবলৈ নাপাওঁ, তেতিয়া মই বাৰু লাজত নপৰিমনে? কিন্তু বাইবেলে মোক এই আশ্বাস দিছে যে মই লাজত নপৰিম, কাৰণ মই প্ৰভু যীশুত বিশ্বাস স্থাপন কৰিছো। বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছো। কিয়নো তুমি যদি নিজ মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰা আৰু ঈশ্বৰে যে তেওঁক মৃতবিলাকৰ মাজৰ পৰা তুলিলে, ইয়াক যদি হৃদয়েৰে বিশ্বাস কৰা তেন্তে পৰিত্ৰাণ পাবা, কাৰণ ধাৰ্মিকতাৰ নিমিত্তে হৃদয়েৰে বিশ্বাস কৰা হয় আৰু পৰিত্ৰাণৰ নিমিত্তে মুখেৰে স্বীকাৰ কৰা হয়। কিয়নো শাস্ত্ৰে কৈছে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ লাজত নপৰিব, 10:9-11। প্ৰভু যীশুৰ বাক্যৰ ওপৰত ভৰসা কৰিয়েই আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে প্ৰভু যীশুত বিশ্বাস কৰা কোনো লোকেই লাজত নপৰিব। প্ৰিয় শ্ৰোতা, এই কথাটো আপুনি বাৰু দকৈ চিন্তা কৰি চাইছেনে? তদুপৰি কেৱল পৰিত্ৰাণৰ বিষয়তেই নহয়, ঈশ্বৰৰ বাক্যৰ ভিত্তিত আমি কথা কৈ লাজত পৰিবলগীয়া নহয়, ঈশ্বৰে আমাক লাজত পৰিবলৈ নিদিয়ে। 11-12 আমি অনুপস্থিত থকা সময়ত পত্ৰৰ দ্বাৰাই বাক্যত যেনে উপস্থিত হলে কাৰ্যটো তেনেকুৱাই বুলি সেই মানুহে বিবেচনা কৰি জানক। কিয়নো নিজকে নিজে প্ৰশংসা কৰাবিলাকৰ কোনো কোনো মানুহৰ লগত আমি নিজক গণনা বা তুলনা কৰিবলৈ সাহ নকৰোঁ। তেওঁবিলাকে নিজক নিজৰে সৈতে জুখি আৰু নিজক নিজৰে সৈতে তুলনা কৰি জ্ঞানীৰ কাৰ্য নকৰে। পৌলে কথা আৰু কামৰ মাজত সামঞ্জস্য ৰাখি চলিছিল। তেওঁ কৈছে তেওঁ বাক্যত যেনেকুৱা, কাৰ্যটো তেনেকুৱা বুলি প্ৰমাণ কৰিবলৈ আগ্ৰহী। 13-পদ কিন্তু আমি হলে অপৰিমিত ৰূপে শ্লাঘা নকৰি ঈশ্বৰে যিহৰ দ্বাৰাই আমাৰ অংশৰ পৰিমাণ নিৰূপণ কৰি তোমালোকৰ ওচৰলৈ পোৱা কৰিলে সেই পৰিমাণজুৰিৰ পৰিমাণ অনুসাৰেহে শ্লাঘা কৰিম। পৌলে কৈছে প্ৰয়োজনতকৈ অধিকৰূপে তেওঁ গৌৰৱ কৰিব খোজা নাই, তেওঁ যিমানৰ উপযুক্ত সিমানহে গৌৰৱ কৰিব পাৰে। আচলতে ইয়াত তেওঁ অহংকাৰ কৰাৰ কথা বুজোৱা নাই। তেওঁক যে প্ৰভু যীশুখ্ৰীষ্টই বিশেষভাৱে মনোনীত কৰি পাচনি হিচাপে কৰিন্থিয়া লোকবিলাকৰ ওচৰলৈ পঠিয়াইছিল, সেই কথাটো মনত পেলোৱাৰ কথাহে তেওঁ আচলতে ইয়াত কৈছে। আচলতে তেওঁ যে সঁচাকৈ পাচনি আৰু তেওঁৰ সেই দাবী কৰাৰ অধিকাৰ আছে, সেই কথাটোহে তেওঁ ইয়াত প্ৰকাশ কৰিছে। 14-16 পাঠ কৰিম। কিয়নো তোমালোকৰ সেইখিনিলৈকে আমাৰ স্বত্ব নথকাৰ দৰে আমি নিজক ডাঙৰ কৰা নাই, কাৰণ খ্ৰীষ্টৰ শুভবাৰ্তা প্ৰচাৰ কৰোঁতে কৰোঁতে আমি তোমালোকৰ ওচৰ পাইছিলোগৈ। আমি যে অপৰিমিত ৰূপে পৰৰ পৰিশ্ৰমৰ কথাত শ্লাঘা কৰিছো এনে নহয়, কিন্তু তোমালোকৰ বিশ্বাস বাঢ়িলে আমাৰ পৰিমাণজুৰি অনুসাৰে আমি তোমালোকৰ মাজত বাহুল্যৰূপে এনেকৈ বৃদ্ধি হ'ম যে পৰৰ পৰিমাণজুৰিৰ ভিতৰত যি যুগুত আছে সেই বিষয়ত শ্লাঘা নকৰি তোমালোকৰ সিফালৰ অঞ্চলতো শুভবাৰ্তা প্ৰচাৰ কৰিবলৈ পাম বুলি আশা কৰিছো। পৌলে তেওঁলোকক জনাই দিছে যে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিবলৈ তেওঁই প্ৰথমতে তেওঁলোকৰ মাজলৈ আহিছিল। তেওঁই বাটকটীয়া, বহুদূৰ ভ্ৰমণ কৰি তেওঁলোকৰ ওচৰ পাইছিল আৰু তেওঁলোকৰ মাজত শুভবাৰ্তা ঘোষণা কৰিছিল। গতিকে কৰিন্থিয়া লোকবিলাকক লৈ তেওঁ গৌৰৱ কৰাৰ স্থল আছে। এইবুলিও তেওঁ কৈছে যে কৰিন্থত শুভবাৰ্তা প্ৰচাৰ কৰি তাতেই পালক হিচাপে তেওঁ বহি থকা নাই। তেওঁ তাৰ পৰা আন ঠাইলৈ গুচি গৈছিল শুভবাৰ্তা ঘোষণা কৰিবলৈ। তেওঁ নিজে শুভবাৰ্তা বিলাই কৰিন্থিয়া লোকবিলাকক খ্ৰীষ্টলৈ আনিছে, গতিকে তেওঁলোকলৈ লিখাৰ অধিকাৰো তেওঁৰ আছে। 17-18 পদ, কিন্তু যিজনে শ্লাঘা কৰে তেওঁ প্ৰভুতেই শ্লাঘা কৰক, কিয়নো যিজনে নিজকে নিজে যোগ্য পাত্ৰ দেখুৱাই তেওঁ পৰীক্ষা সিদ্ধ নহয়, কিন্তু যিজনক প্ৰভুৱে যোগ্য পাত্ৰ জ্ঞান কৰে তেওঁহে পৰীক্ষা সিদ্ধ হয়। যিজনে গৌৰৱ কৰিব খোজে তেওঁ প্ৰভুতেই গৌৰৱ কৰক, নিজকে নিজে যোগ্য পাত্ৰ বুলি চাৰ্টিফিকেট দিব নালাগে, আমাৰ চাৰ্টিফিকেট প্ৰভুহে দিব। আচলতে ইয়াতে আমালৈ এটা সাৱধান বাণী দিয়া হৈছে, আমি আনক সমালোচনা কৰাৰ আগতে সেই ব্যক্তিজনক ঈশ্বৰে কি কামৰ বাবে বিশেষভাৱে আমন্ত্ৰিত কৰিছে সেই কথাটো জানি লোৱা উচিত। কোনো এজন ব্যক্তিক যদি কেৱল গীৰ্জাত ঈশ্বৰৰ বাক্য ভালদৰে বুজাই দিয়া কামৰ বাবে ঈশ্বৰে বিশেষভাৱে মনোনীত কৰিছে, তেনেহলে তেওঁ আন বিষয় অৱহেলা কৰা বুলি তেওঁক সমালোচনা নকৰি প্ৰভুৰ বাক্য অধিককৈ অধ্যয়ন কৰিবলৈ তেওঁক সময় সুবিধাহে আমি দিয়া উচিত। পৌলে কৈছে যে তেওঁক প্ৰভু যীশুখ্ৰীষ্টই যি কামৰ বাবে বিশেষভাৱে আমন্ত্ৰিত কৰিছে তেওঁ সেই কামেই নিষ্ঠাপূৰ্ণভাৱে কৰি যাবলৈ চেষ্টা কৰিছে। প্ৰিয় শ্ৰোতা, আমি বাৰু এনেদৰে ক'ব পাৰোঁনে? আমাক বাৰু প্ৰভু যীশুৱে কি কামৰ বাবে মনোনীত কৰিছে সেই কথা বাৰু চিন্তা কৰি চাইছোনে? আৰু যদিহে আমি জানো প্ৰভু যীশুৱে আমাক কি কামৰ বাবে মনোনীত কৰিছে, তেন্তে সেই কাম আমি বাৰু বিশ্বাসীভাৱে কৰি গৈছোনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ', ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো: ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ', ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো:
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। তুমি এই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য তুমি এই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য এই জীৱনৰ শিপাৰে থকা অনন্ত জীৱনৰ বাক্য হৃদয় উপচে মোৰ কৃতজ্ঞতা।